জোহন অধ্যায় 7। তাৰ পাছত যিহুদীবিলাকে তেওঁক বধ কৰিবলৈ উপায় বিচৰাত যীশুৱে যিহুদিয়াত ফুৰিবলৈ ইচ্ছা নকৰি গালিলত ফুৰিলে। সেই সময়ত যিহুদীবিলাকৰ পজাপৰ্ব ওচৰ হলত তেওঁৰ ভায়েকহঁতে তেওঁক কলে,
তুমি যি যি কৰ্ম কৰিছা তোমাৰ শিষ্যবিলাকেও যেন সেইবোৰ দেখে, এইকাৰণে এই ঠাই এৰি যিহুদিয়ালৈ যোৱা, কিয়নো প্ৰখ্যাত হ'ব খুজিলে কোনেও নিজে গুপুতে কৰ্ম নকৰে। যদি এইবোৰ কৰ্ম কৰা তেন্তে নিজকে জগতক দেখুওৱা।
কিয়নো তেওঁৰ ভায়েকহঁতেও তেওঁক বিশ্বাস নকৰিছিল। এতেকে যীশুৱে তেওঁলোকক কলে,
মোৰ সময় এতিয়াও হোৱা নাই, কিন্তু তোমালোকৰ সময় সদায় হৈ আছে। জগতে তোমালোকক ঘৃণাব নোৱাৰে, মোকহে ঘীন কৰে, কিয়নো তেওঁবিলাকৰ কৰ্ম মন্দ বুলি মই তেওঁবিলাকৰ বিষয়ে সাক্ষ্য দিছো। তোমালোক এই পৰ্বতলৈ যোৱা, মই এতিয়া এই পৰ্বতলৈ নাযাওঁ, কিয়নো মোৰ কাল এতিয়াও পূৰ হোৱা নাই।
তেওঁলোকক এই কথা কৈ তেওঁ গালিলতে থাকিল, কিন্তু তেওঁৰ ভায়েকহঁত সেই পৰ্বলৈ গলত পাছত তেওঁ প্ৰকাশকৈ নহয় প্ৰায় গুপুতে গল। তেতিয়া পৰ্বৰ মাজত যিহুদীবিলাকে তেওঁক বিচাৰি সুধিলে,
এইজন ক'ত আছে?
আৰু লোকসমূহৰ মাজত তেওঁৰ কথাত অনেক বাদ বিচাৰ লাগিল। কোনো কোনে কলে,
তেওঁ উত্তম মানুহ।
আন কোনোৱে কলে,
নহয়, লোকসমূহক ভুলাইছে।
কিন্তু যিহুদীবিলাকৰ ভয়ত কোনেও তেওঁৰ বিষয়ে প্ৰকাশকৈ কথা নকলে। কিন্তু যেতিয়া পৰ্বৰ মাজ সময় হ'ল, তেতিয়া যীশুৱে ধৰ্মধামলৈ গৈ উপদেশ দিবলৈ ধৰিলে। তাতে যিহুদীবিলাকে বিস্ময় মানি কলে,
এওঁ নিশিকাকৈ জ্ঞান বিদ্যা কেনেকৈ জানিলে?
তাতে যীশুৱে উত্তৰ দি তেওঁবিলাকক কলে,
এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱাজনৰহে। যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ মনস্থ কৰে, তেন্তে এই উপদেশ ঈশ্বৰৰ পৰা হয়, আৰু মই নিজৰ পৰা কওঁ, তেওঁ তাক জানিব। যিজনে নিজৰ পৰা কয়, তেওঁ নিজৰ মৰ্যাদা বিচাৰে, কিন্তু যিজনে পঠোৱাজনৰ মৰ্যাদা বিচাৰে, তেওঁ সত্য, আৰু তেওঁত একো অধৰ্ম নাই। মুচিয়ে তোমালোকক বিধান দিয়া নাইনে? তোমালোকৰ কোনেও যে সেই বিধান পালন নকৰে? মোক পথ কৰিবলৈ কিয় উপায় বিচাৰিছা? হওক,
লোকসমূহে উত্তৰ দিলে,
তুমি ভূতে পোৱা, তোমাকনো কোনে বধ কৰিবলৈ উপায় বিচাৰিছে?
যীশুৱে উত্তৰ দি তেওঁবিলাকক কলে,
মই এটা কৰ্ম কৰিলো, তাতে তোমালোক সকলোৱে বিস্ময় মানিছা। মুচিয়ে তোমালোকৰ চুন্নত কৰাৰ ৰীতি দিলে, সেয়ে যে মুচিৰ পৰা হৈছে এনে নহয়, ওপৰ পুৰুষৰ পৰাহে। তাতে বিশ্বাম্বাৰতো মানুহৰ চুন্নত কৰা হওক। এই হেতু মুচিৰ বিধানৰ উলংঘন নহবলৈ তোমালোকে যদি বিশ্বাম্বাৰে মানুহৰ চুন্নত কৰা, তেন্তে মই যে বিশ্বাম্বাৰে এজন মানুহক গোটেই সুস্থ কৰিলো, সেইকাৰণে তোমালোকে মোলৈ খং কৰিছানে? ওপৰে ওপৰে চাই সুদ বিচাৰ নকৰি ন্যায় বিচাৰ কৰা হওক।
তেতিয়া জেৰুচালেমৰ কোনো কোনোৱে কলে,
তেওঁবিলাকে যিজনক বধ কৰিবলৈ উপায় বিচাৰে সেইজন এওঁ নহয়নে?
কিন্তু চোৱা, এওঁ প্ৰকাশকৈ কথা কৈছে, তথাপি তেওঁলোকে এওঁক একো নকয়। এওঁৱে খ্ৰীষ্ট হয় বুলি শাসনকৰ্তাসকলে নিশ্চয়কৈ জানিছে নেকি?
কিন্তু এওঁ ক'ৰ পৰা হ'ল তাক আমি জানো, কিন্তু খ্ৰীষ্ট আহিলে তেওঁ ক'ৰ পৰা হয় তাক কোনেও নাজানিব।
তেতিয়া যীশুৱে ধৰ্মধামত বৰ মাতেৰে উপদেশ দি কলে,
তোমালোকে মোক জানা আৰু ক'ৰ পৰা হ'লো তাকো জানা। মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যিজনাই মোক পঠালে তেওঁ সত্য, তেওঁক তোমালোকে নাজানা। মই হলে তেওঁক জানো, কিয়নো মই তেওঁৰ পৰা হলো আৰু তেওঁই মোক পঠালে।
তাতে তেওঁবিলাকে তেওঁক ধৰিবলৈ উপায় বিচাৰে, তথাপি কোনেও তেওঁৰ তাত হাত নিদিয়ে, কিয়নো তেতিয়া তেওঁৰ সময় নো হয়। কিন্তু লোকসমূহৰ অনেকে তেওঁক বিশ্বাস কৰি কলে,
যেতিয়া খ্ৰীষ্ট আহিব, এই মানুহে দেখুওৱা চিনতকৈ জানো তেওঁ অধিক আচৰিত চিন দেখুৱাব।
লোকসমূহে তেওঁৰ বিষয়ে এনে বাদ বিচাৰ কৰা ফৰিচীবিলাকে শুনি প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে তেওঁক ধৰিবলৈ টেকেলাবোৰক পঠাই দিলে। তাতে যীশুৱে কলে,
মই আৰু অলপ সময় তোমালোকৰ লগত থাকি মোক পঠোৱাজনাৰ ওচৰলৈ যাম। তোমালোকে মোক বিচাৰিবা কিন্তু নাপাবা। মই যি ঠাইত থাকিম তোমালোকে তালৈও যাব নোৱাৰা,
তেতিয়া যিহুদীবিলাকে ইজনে সিজনক ক'লে,
আমি যে তেওঁক বিচাৰি নাপাওঁ, তেওঁলোকলৈ যাব? গ্ৰীকবিলাকৰ মাজত গোট গোট হোৱা লোকৰ ওচৰলৈ গৈ গ্ৰীকবিলাকক উপদেশ দিব নেকি?
তেওঁ যে কৈছে মোক বিচাৰিবা কিন্তু নাপাবা, আৰু মই যি ঠাইত থাকিম তালৈ যাব নোৱাৰিবা, এইটোনো কি কথা?
পাছে পৰ্বৰ শেষ দিনা অৰ্থাৎ প্ৰধান দিনা যীশুৱে থিয় হৈ বৰ মাতেৰে ক'লে,
কোনো মানুহৰ যদি বিয়াহ লাগে তেওঁ মোৰ ওচৰলৈ আহি পান কৰক। যিকোনোৱে মোক বিশ্বাস কৰে, ধৰ্মশাস্ত্ৰে কোৱাৰ দৰে তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব।
তেওঁত বিশ্বাস কৰাবিলাকে যে আত্মা পাব, তাৰ অৰ্থে তেওঁ এই কথা কলে, কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল, কাৰণ তেতিয়ালৈকে যীশু মহিমান্বিত হোৱা নাই। এই সকলো কথা শুনি লোকসমূহৰ কোনো কোনোৱে ক'লে,
স্বৰূপে এওঁ সেই ভাৱবাদী।
কোনোবিলাকে ক'লে,
এওঁ খ্ৰীষ্ট।
কিন্তু কিছুমানে ক'লে,
খ্ৰীষ্ট জানো গালিলৰ পৰা ওলাব, খ্ৰীষ্ট দাউদৰ বংশ আৰু দাউদ থকা বেথলেহেম গাঁৱৰ পৰা ওলাব বুলি ধৰ্মশাস্ত্ৰে কোৱা নাইনে?
এইদৰে তেওঁৰ বিষয়ে লোকসমূহৰ মাজত ভাগ ভাগ, আৰু কিছুমানে তেওঁক ধৰিবলৈ ইচ্ছা কৰিছিল, তথাপি কোনেও তেওঁৰ গাত হাত নিদিল। তাতে টেকেলাবোৰ প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকৰ ওচৰলৈ আহিলত তেওঁবিলাকে সিহঁতক সুধিলে,
কি কাৰণে তাক নানিলি?
টেকেলাবোৰে উত্তৰ দিল,
এইজনৰ দৰে মানুহে কেতিয়াও কথা কোৱা নাই।
তেতিয়া ফৰিচীবিলাকে উত্তৰ দিলে,
তহঁত ভুল গলি নেকি? শাসনকৰ্তা বা ফৰিচীবিলাকৰ মাজৰ কোনোবাই জানো তাত বিশ্বাস কৰিলে, কিন্তু বিধান নজনা এই লোকসমূহো অভিশাপ পোৱা।
তেওঁবিলাকৰ মাজৰ যি এজন আগেয়ে তেওঁৰ ওচৰলৈ গৈছিল, সেই নিকদিমে তেওঁবিলাকক ক'লে,
প্ৰথমে কোনো মানুহৰ কথা নুশুনিলে আৰু তেওঁৰ কৰ্ম নাজানিলে আমাৰ বিধানে তেওঁক দোষী কৰেনে?
তাতে তেওঁবিলাকে উত্তৰ দি তেওঁক ক'লে,
তুমিও গালিলৰ মানুহ নেকি? বিচাৰি চোৱা, গালিলৰ পৰা ভাৱবাদী নোলায়।
পাছে তেওঁবিলাক প্ৰতিজন নিজ নিজ ঘৰলৈ গ'ল।